Red FM Love Story. RJ Pahir Hoite. Super Hits 93.5 Red FM ot khomor hobol weekend special show Red FM Love Story. Ara tanotun love story loi moi pahi aku ebar apune kaxa piluhi. Akha koru apuni bhale ase. Aji jikhon city hatot loisu ei city kon pothiyaise Gautam Kolitai. So ahok aji khunu Gautamor love story. মৰমৰ পাহিবা মৰম ল'বা, আশা কৰোঁ তুমিও চাগে তোমাৰ প্ৰিয়জনৰ সৈতে ভালে আছা। পাহিবা, সৰুৰে পৰাই কবিতা লিখি ভাল পাওঁ। কবিতাৰ শব্দবোৰৰ মাজতেই নিজৰ ভালপোৱাবোৰক বিচাৰি ল'বলৈ চেষ্টা কৰোঁ আৰু তোমাৰ সুমধুৰ কণ্ঠস্বৰেৰে শুনোৱা কাহিনীবোৰতেই নিজৰ উপস্থিতি কল্পনা কৰোঁ। নমস্কাৰ, মোৰ নাম গৌতম কলিতা, বয়স 23 বছৰ, ঘৰ বৰ্তমান তামোলপুৰত। মই ভালপোৱা ছোৱালীজনীৰ নাম শেৱালী, তাইৰ ঘৰ গোৰেশ্বৰত। পাহিবা, আৰম্ভণি কেনেকৈ কৰিম ভাবি পোৱা নাই। জীৱনৰ দস্তাবেজবোৰ তোমাৰ জৰিয়তে কেনেকৈ প্ৰকাশ কৰিম সেয়াও ধৰিব পৰা নাই। তথাপিও জীৱনত ঘটি যোৱা এটা সৰু প্ৰেম কাহিনী শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু মই মোৰ প্ৰেম কাহিনীটোৰ নাম দিব খুজিছোঁ আজিও নাজানিলোঁ। সকলোৰে জীৱনত বন্ধু থাকে, বাল্যকালৰ হওক, স্কুলীয়া হওক, কলেজীয়া হওক বা কৰ্মৰ লগত জড়িত হওক। এই বন্ধুবোৰৰ মাজত কিছুমান বিশেষ বন্ধু থাকে যাৰ আগত আমি জীৱনৰ প্ৰায়ভাগ কথা শ্বেয়াৰ কৰিব পাৰোঁ আৰু এই বন্ধুবোৰৰ মাজত মাত্ৰ এজন বা দুজন বিশেষতকৈ বিশেষ বন্ধু থাকে যাৰ আগত আমি জীৱনৰ সকলো সুখ দুখ, ভালপোৱা সকলো কথা ক'ব পাৰোঁ, নিশ্চিন্ত মনে বিশ্বাস কৰিব পাৰোঁ আৰু তেজৰ সম্পৰ্ক নাথাকিলেও ঘৰৰ এজন সদস্য হিচাপে গণ্য কৰোঁ। তেনেকুৱা এজন মোৰো বন্ধু আছে, ইমামুল। আমি একেখন গাঁৱৰে, সৰুৰে পৰাই আমি একেটা ক্লাছতে একেখন স্কুলতে পঢ়া। বৰ্তমান সি BSFত চাকৰি কৰি আছে আৰু মই ক'ব গ'লে বেকাৰ সন্থাৰ সভাপতি। এদিন সি হঠাৎ মোক কল কৰিলে,
ঐ ল'ৰা, এখন ভাল ফটো দেচোন তোৰ।
কিয়, কি কৰ?
এই নহয়, একচুৱেলি তোলৈ ছোৱালী এজনী চাইছোঁ, তোৰ ফটো এখন পঠাই দিওঁ বুলি ভাবিছোঁ।
নালাগে দে, মোৰ ফটো চাই এনেও ৰিজেক্ট কৰিব, এনেই মিছাতে কিয় নিজৰ সন্মান হানি কৰোঁ?
এই দেচোন দে, ইমান কেলৈ ভাও খাইছোন?
তই মোক বেষ্ট ফ্ৰেণ্ড বুলি ভাব, কিন্তু তোৰ লগত মোৰ এখনো ফটো নাই, দুখ লাগিল দেই দোষ।
আৰে আছে অ, কিন্তু গেলেৰীৰ পৰা বিচাৰি থাকিব লাগিব, সেইকাৰণে জল্দি লাগে যে, সেইকাৰণে তোক খুজি আছোঁ। দে দে,
লাইফটো ছাকচেছেই কৰিব পৰা নাই, গাৰ্লফ্ৰেণ্ডেৰে কি কৰিম, পইচা নহ'লে এনেও কোনো নাথাকে।
এই তই বুজি কিয় নাপাও, লাহে লাহে সকলো হৈ যাব ন, এতিয়া ফটোটো দে না জল্দি।
ধেই, ভাল ফটো নাইয়েচোন মোৰো।
আৰে দে না, ভাল চা এখন,
ৰ ফেচবুকত চাওঁ, তাৰপিছত দিম দে।
অঁ দে 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 দে, জল্দি
চা। দিলোঁ তোক ফটোখন,
চা, তোৰ কাৰণে ইমান ধুনীয়া ছোৱালী চাইছোঁ।
তই নাচালেনো কোনে চাব?
তাইৰ লগত কথা পাতিবি নেকি?
তাই কি কৈছে?
আৰে তাই কি কৈছেতো বাদ দে, তই কথা পাতিবি নেকি ক।
আৰে তাই পাতিম বুলি কৈছে জানো?
কৈছেতো, কথা পাতিবলৈ ৰৈ আছে।
আৰু কিবা কৈছে নেকি?
বেলেগ আৰু একো কোৱা নাই।
তই কৈছনে নাই মই বেকাৰ সন্থাৰ সভাপতি বুলি?
আৰে এইবিলাক ছাবজেক্ট মেটাৰ নকৰে অ, লাহে লাহে হৈ থাকিব সব, তই চাই থাক।
দে তেনেহ'লে, তই যিহেতু চাইছই, মইনো না বুলি কেনেকৈ ক'ম?
বস, ভৰসা ৰাখ ব্ৰ।
পাহিবা, তাই দেখিবলৈ ধুনীয়া আছিল যদিও প্ৰথমতে মোৰ তাইক ইমান ভাল লগা নাছিল, তথাপি বন্ধুৰ খাতিৰত তাইৰ লগত কথা পাতিবলৈ মান্তি হ'লোঁ। চ' আজি শুনি গৈ থাকিম গৌতম কলিতাৰ লাভ ষ্টৰী, আজিও নাজানিলো। এণ্ড ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী, আৰ জে পাহিৰ সৈতে। চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ গৌতম কলিতাৰ লাভ ষ্টৰী, আজিও নাজানিলো। আগলৈ তেওঁ লিখিছে, মই মনতে অলপ ভয়ো খাইছিলোঁ তাইকনো কি বুলি মেছেজ কৰিম, তথাপিও তাইলৈ ৰাতি মেছেজ কৰিলোঁ।
হাই,
হেল্ল',
কি কৰি আছা?
শুই আছোঁ ৰ'বা, তুমি?
মই এনেই আছোঁ।
অঁ, ভাত খালা?
নাই খোৱা, তুমি?
বনালোঁ, খালোঁ, শুলোঁ।
তুমি বনাইছা নেকি?
মা নাই যে, মামাহঁতৰ ঘৰত গৈছে।
অঁ, ক'তনো মামাহঁতৰ ঘৰ?
এই ওচৰতে, বেছি দূৰ নহয়।
অঁ, ঘৰত এতিয়া কোন কোন আছে তোমাৰ?
বৰ্তমান মা দেউতা আৰু মই। তোমালোকৰ?
আমাৰ মা দেউতা দাদা আৰু মই।
তুমি পঢ়ি আছা নেকি?
পঢ়া এতিয়া স্থগিত ৰাখিছোঁ।
কিয়?
কিয় মানে, BA কমপ্লিট কৰিলোঁ আৰু চাওঁ পিছত কি হয়।
এতিয়া কি কৰিবা?
এইটো বহুত টান প্ৰশ্ন সুধিলা। জব এটাৰ কাৰণে ট্ৰাই কৰি আছো ৰবা।
অ' আচ্ছা,
মোকেই সুধি থাকিবা নে ময়ো কিবা সুধিম?
অঁ সোধা সোধা।
নুসুধো দিয়া, ইণ্টাৰভিউ লোৱা নিচিনাহে হ'ব।
একো নাই, ইণ্টাৰভিউয়ে লোৱা।
পাহিবা ভাল লাগিছিল যদিও মনত তেতিয়া ধিক্কাৰ উপজিছিল যেতিয়া তাই মোক সুধিছিল তুমি কি কৰা। মই যে বেকাৰ সন্থাৰ সভাপতি সেইটো কেনেকৈ কওঁ, আৰু সেইটো কথা ভাবিয়ে মোৰ লাজো লাগিছিল, কাৰণ এই প্ৰশ্নৰ মোৰ উত্তৰেই নাছিল। এনেদৰে আমাৰ কথা বতৰা প্ৰত্যেক দিনাই চলি থাকিল।
ঐ
অঁ কোৱা,
কি কৰি আছা?
কলেজ আহিছোঁ ৰ'বা, চাৰ্টিফিকেট নিব। অঁ ৰ'বা, তোমাক কথা এটা সোধোঁ।
অঁ সোধা।
তুমি ইমুক কেনেকৈ চিনি পোৱা?
ফেচবুক ফ্ৰেণ্ড। আৰু তুমি?
সৰুৰে পৰা একেলগেই পঢ়া, বেষ্ট ফ্ৰেণ্ড।
অ' তোমাৰ নামটো সোধাই নাই নহয়, নাম নজনাকৈ বহুত কথা পাতিলোঁ আমি।
অঁ মোৰ নাম গৌতম। তুমি মোৰ লগত কথা পাতি অলপো ভাল পোৱা নাই ন?
কিয় সুধিলা?
নাই, মই ছোৱালীৰ লগত ইমান ভালকৈ কথা পাতিব নাজানো যে।
কি কোৱা,
বিশ্বাস নাই হোৱা চাগে তোমাৰ ন?
নাইতো।
কিয়?
এনেই আৰু, তেনেকুৱা যেন লগা নাই ন।
মোক চেনি যেন লাগিছে নেকি?
তেহৰিকা।
চ' সেই ছোৱালীজনীৰ সৈতে গৌতমৰ কথা বতৰা আৰম্ভ হ'ল, আৰু তেওঁলোকৰ কথাৰ মাজৰ পৰা এইটো গম পোৱা গৈছে যে ছোৱালীজনীও খুব খোলা মনৰ ছোৱালী। চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰী আজিও নাজানিলো। এনৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ সৈতে।
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছো গৌতমৰ লাভ ষ্টৰী আজিও নাজানিলো। আগলৈ তেওঁ লিখিছে, আমাৰ ফোন মেছেজবোৰ আগতকৈ বাঢ়িব ধৰিলে আৰু আমি আগতকৈ ফ্ৰীও হ'ব ধৰিলোঁ। তাইৰ সৈতে কথা পাতিও ভাল লগা হ'ল। এদিনৰ কথা।
কি কৰিছা পোৱালি?
শুই আছোঁ, তুমি?
এই মই শুয়েই আছোঁ।
অকলে নে মাৰ লগত?
অকলে আকৌ,
সাহস আছে মানে ন?
তোৰ মাতকৈ যে বেছি হা।
ৰাতি অকলে উঠি পাইছা জানো?
অঁ তোক কিয় নাপাম আকৌ?
তোমাৰ দৰে সাহসী ছোৱালী এজনীয়ে বিচাৰি আছিলোঁ।
হয় নেকি?
ক'ৰবাত ট্ৰেইনিং লৈছা নেকি?
ভেদ কি যে কোৱা
কোৱা,
তাৰ পিছত কোৱা।
বিএফৰ নামটো কোৱাচোন।
তুমি জিএফৰ নামটো কোৱাচোন।
ধেই কিবা,
ধেই কিবা।
তুমি মানে কোৱা না,
কোৱা না তুমি।
মই ফাৰ্ষ্ট সুধিছো, মোৰটো আগতে কোৱা। তুমি ছেকেণ্ড সুধিছা, তোমাৰটো পিছত ক'ম।
না তুমি ফাৰ্ষ্ট কোৱা।
অ'কে শুনা, মোৰ এতিয়ালৈকে কোনো নাই, পিছত কি হয় নাজানো।
ছেম টু ইউ, মোৰো একেই তোমাৰ দৰে।
মই জানো তুমি যে একে কথাকেই ক'বা।
তুমি কৈছা যিহেতু ময়ো ক'ম।
আৰে মোৰ কোনো নাই যিহেতু নাই বুলিয়ে ক'ম ন।
মোৰো কোনো নাই যিহেতু নাই বুলিয়ে ক'ম ন।
হে হৰি, কি পাল্লাত পৰিলো,
হে হৰি কি পাল্লাত পৰিলো।
পাগলী,
পাগল
তুমি সঁচাই পাগলী দেই। গৈ আছো ৰবা, তোমাক তেজপুৰৰ পাগলখানাত এডমিট কৰিব।
মই কিয় যাম তাত? তোমাকহে এডমিট কৰিব লাগিব।
অ' আই গোসানী, তোমাক আৰু নোৱাৰো দেই।
কিয় নোৱাৰা?
পাহিবা এনেকৈয়ে দিন বাগৰাৰ লগে লগে মই তাইৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। তাইক মনৰ পৰা সঁচা অন্তৰেৰে ভাল পাই পেলাইছিলোঁ। মাথো প্ৰকাশ কৰিব বাকী আছিল। চ' গৌতমে প্ৰকাশ কেনেকৈ কৰে জানিবলৈ শুনি থাকক আজি ষ্টৰী দি এন ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছোঁ আজি গৌতমৰ লাভ ষ্টৰী আজিও নাজানিলোঁ। আগলৈ তেওঁ লিখিছে, এদিন তাই মোক তিনিবাৰমান ফোন কৰিছিল। মই মিটিঙত ব্যস্ত হৈ আছিলোঁ যাৰ বাবে তাইৰ ফোনটো ৰিচিভ কৰিব পৰা নাছিলোঁ। সেই মিটিংখন শেষ হোৱাৰ পিছতেই মই তাইক কল বেক কৰিলোঁ।
হেল্ল'
কোৱা।
কি ক'ম?
কোৱা, ফোন কৰিছিলা?
নাই কৰা।
অঁ হয় নেকি?
ফোনটো কিয় ৰিচিভ কৰা নাছিলা?
এই মিটিং এখনত আছিলোঁ।
মিটিঙত থাকিলে মানে ফোন ৰিচিভ কৰিব নোৱাৰি ন?
ছাৰহঁত সন্মুখত বহি আছে, কেনেকেনো ৰিচিভ কৰোঁ ফোনটো? ভাল নালাগে ন?
অঁ মোৰ লগত নো আৰু কিয় ভাল লাগিব।
তুমি কি কৈ আছা? হ'ব দিয়া, মই ঘৰত গৈ আছোঁ, তাৰপিছত কথা পাতিম।
তাইৰ অভিমানবোৰ ভাল লাগিছিল। মোৰ প্ৰতি থকা তাইৰ ভালপোৱা তাইৰ অভিমানত প্ৰকাশ পাইছিল, যাৰ বাবে মোৰ মনৰ ভাৱ তাইৰ আগত প্ৰকাশ কৰিবলৈ আৰু বেছি সহজ হৈ পৰিছিল। চ' মই আকৌ তাইৰ অভিমান ভাঙিবলৈ ফোন কৰিলোঁ।
কি কৰি আছা?
এনে আছোঁ।
তেতিয়া বেয়া পাইছা ন?
নাই,
মই জানো তুমি ভাল ছোৱালী বুলি।
এইটো মানে অঁ কোৱা, তোমাৰ জিএফৰ খবৰ কোৱা।
জিএফজন মই পাইছে জানো, সেইটো সোধা আগত।
কিয় নাপাব, পাইছেতো।
মইতো লগেই পোৱা নাই। বাৰু বাদ দিয়া, এতিয়া তোমাৰ বয়ফ্ৰেণ্ডৰ কথা কোৱা।
থাকিলেহে কম।
তোমাৰ মানে সঁচাকৈ নাই?
নাইতো।
তোমাক আজিলৈকে কোনেও প্ৰপোজো কৰা নাই?
নাই, মানে কৰিব খোজে কিন্তু সাহসে নাপায়।
কিয়, তুমি দেখিবলৈ বহুত ভয় লগা নেকি?
ধেই কিবা, তুমি মানে বৰ ফাল্টু কথাবোৰ কৈ থাকা দেই।
ফাল্টু কৰা নাই দিয়া, কোৱা।
মানে আমাৰ কলেজখনতে মোৰ সৰু ভিনদেউ প্ৰফেচাৰ, গতিকে একদম সকলোৱে ভয় কৰে।
অঁ, সি যদি তোমাক আকৌ প্ৰপোজ কৰে তুমি একচেপ্ট কৰিবানে?
না, নকৰোঁ।
কিয়?
এই এনেই তাক কিবা এটা ভাল নালাগে।
এতিয়া
তুমি কোৱা, তুমি কাৰোবাক প্ৰপোজ কৰি পাইছানে?
মানে এতিয়ালৈকে কৰা হোৱা নাই।
কিয়?
কাকো দেখোন ভালেই নালাগে।
মিছা কৈছা হা?
সঁচা?
এ থোৱা, সঁচাকৈ কোৱা, মোৰ আগতনো কিহৰ লাজ?
এজনী ভাল লাগিছিল, আমি ক্লাছ ফাইভৰ পৰা একেলগে পঢ়া HSলৈকে।
তাৰপিছত?
এবাৰ ট্ৰাই কৰিছিলোঁ কিন্তু নহ'ল, বুজিছা? ছেকেণ্ড ইয়াৰত থাকোঁতে তাইক মাতিলোঁ এবাৰ, ওচৰত আহিল বাৰু তাইৰ লগৰজনীক হেৰি, ইমান চেষ্টা কৰিলোঁ জানা, কিন্তু নহ'ল। আৰু ওলোটাই মই বেলেগ এজনী ছোৱালীক ভাল পাওঁ বুলিহে কৈ থৈ আহিলোঁ, আৰু তাৰ পাছত তাই মোক দুবছৰলৈ নামাতিলেই।
অহ, মানে তাইও তোমাক লাইক কৰিছিল?
নাজানো।
ইচ, বেচেৰাটো, এতিয়া কৈ দিবা সুবিধা এটা বুজি, ভয় কৰিব নালাগে, মই আছো নহয়।
বাদ দিয়া, এতিয়া তাইৰ প্ৰতি মোৰ তেনেকুৱা একো ফিলিংছ নাই, এতিয়া মোৰ বেলেগ এজনীহে ভাল লাগে।
কি কোৱা, তাইৰ নাম কি আৰু ক'ত লগ পালা?
লগৰ এজনে চিনাকি কৰাই দিছিল। এতিয়া ভাবি আছো তাইক কেনেকৈ প্ৰপোজ কৰিম।
তোমাৰ মনত যি ফিলিংছ আছে চিধা চিধি কৈ দিয়া বাস।
যদি বেয়া পায়?
আরে কিয় বেয়া পাব, মই জানো ন নাপায়।
লগ পোৱা বেছিদিন হোৱাই নাই যে, তাই বা কি ভাবে যদি ৰিজেক্ট কৰে?
আরে বাবা, তুমি কৈতো চোৱা, ৰিজেক্ট কিয় কৰিব ইমান ভাল লৰাটোক, সোনকালে কৰা, শুভ কামত দেৰি কৰিব নাপায়।
মোৰ কিন্তু দুখ লাগিব, ফাৰ্ষ্ট টাইম কাৰোবাক প্ৰপোজ কৰিম, যদি না বুলি কয় চাবা কিন্তু তোমাক।
যেতিয়া তাইৰ পিছত বেছিদিন পৰি থাকিবা আৰু পিছত যদি ৰিজেক্ট কৰে তেতিয়া আকৌ তোমাৰ দুখ লাগিব কিন্তু, চ' কম সময়ত কমকে দুখ লোৱা।
মানে ৰিজেক্ট কৰাটো খাটাং?
এ নাই অ, তোমাক ৰিজেক্ট নকৰে, মই কৈছোঁতো, বিশ্বাস কৰাচোন।
তেনেহ'লে টিপছ এটাকে দিয়াচোন, কেনেকৈ প্ৰপ'জ কৰিম।
হ'ব, মই শিকাই দিম বাৰু তোমাক। তাই হোৱাটছএপ ইউজ কৰেনে?
কৰে, বাট বেছি অনলাইন নাথাকে।
তেনেহ'লে ডাইৰেক্ট মেছেজ কৰিবা, প্ৰথমটো হাই হেল্ল' এইবোৰ চলিবই দিয়াচোন, কিন্তু পিছত অলপ ৰোমেণ্টিক কথা পাতিবা আৰু তাৰপিছতো লাহেকৈ তোমাৰ ফিলিংছখিনি ক'লেই হ'ল আৰু।
কি ৰোমেণ্টিক কথা পাতিমনো?
এ পাতিবা আৰু কিবা কিবি, সেইটো ময়ে ক'ম নে, তুমি পাগল কৰি মাৰিবা মানে ধেই।
মানে আজিলৈকে ছোৱালীৰ লগত ভালকৈ কথাই পাতি পোৱা নাই, চ' কি ৰোমান্টিক কথা পাতিম সেইটো জানিব লাগিব দিয়াচোন, প্ৰথমতে জানি লওঁ তাৰপিছত প্ৰপ'জ কৰিম।
এ নাই, নালাগে, তুমি আজিয়েই কথা পাতা।
আজি নালাগে নেকি? মানে আমাৰ চিনাকি যিহেতু বেছিদিন হোৱা নাই, চ' ইমান সোনকালে মোৰ কিবা ভাল লগা নাই।
তাই কলেজলৈ যায়নে?
যায়।
তেনেহ'লে আৰু সোনকালে কৰা, নহ'লে কিন্তু তুমি কম কম বুলি ভাবি থাকোঁতে আনে লৈ যাবগৈ। তুমি আজিয়েই কথা পাতিবা, গধূলি 7টামান বজাত মেছেজ কৰিব পাৰা দেই, মানে তেতিয়া হয়তো তাই ফ্ৰী থাকিব পাৰে ন।
পাহিবা, মই এতিয়া 100% চিয়'ৰ যে মোৰ আৰু মনত শংকা ৰখাৰ কোনো কাৰণেই নাই, কাৰণ তাই মোক সময়ো ধৰি দিছিল, মোৰ ভিতৰি ভিতৰি হাঁহি উঠিছিল, তাই সঁচাই পাগলী টাইপৰ ছোৱালী। চ' ইনডাইৰেক্টলি শেৱালীয়ে সময় এটাও দি দিছে, বাৰ এটাও ধৰি দিছে যোনদিনা তাইক প্ৰপ'জ কৰিব লাগে, বাট ইনডাইৰেক্টলি, আৰু গৌতমে সেইটো ক্লিয়াৰ ইণ্ডিকেশ্যন পায়ো গৈছে। সো আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি স্টোরি এণ্ড ৰেড এফএম, বজাতে ৰহো।
ৰেড এফএম লাভ স্টোরি, লাভ স্টোরি আৰজে পাহিৰ হৈতে,
সুপহিট 93.5 ৰেড এফএমত মই আপোনাৰ হৈতে পাহি শ্ব চলি আছে উইকেণ্ড স্পেশাল ৰেড এফএম লাভ স্টোরি। আজি শুনি আছো গৌতমৰ লাভ স্টোরি, আজিও নাজানিলো। আগলৈ তেওঁ লিখিছে, সন্ধিয়া ঠিক 7 বাজিল কিন্তু মোৰ বুকুখন কঁপিবলৈ ধৰিলে, বা তথাপিও কওঁ নকওঁ বুলি মই ফোনটো লগালো।
ঐ পোৱালি, কি কৰিছা?
এনেই, তুমি?
তোমাৰ কথাকে ভাবি আছো।
আইঐ, কি ভাবি আছানো?
এনেই কি বুলিনো কওঁ, তাকে ভাবি আছো।
হে হৰি, কোৱা আকৌ কি ক'ব খুজিছা?
কওঁনে?
কোৱা আকৌ।
ৰবা, গীটাৰখন লৈ লওঁ। দিল নে য়ে কাহা হ্যা দিল সে মোহাব্বত হো গই হ্যা তুমসে মেরি জান মেরে দিলবর মেরা এতবার কর লো জিতনা বেকরার হুঁ মেঁ খুদ কো বেকরার কর লো মেরি ধরকনো কো সমঝো তুম ভি মুঝসে প্যার কর লো।
কি গান গাত লাগিলা, কিবা কব খুজিছিলা যদি কোয়া আকো।
কলুয়ে দেখন বুঝিব ট্রাই করা।
বুজিব ট্রাই করা মানে?
মানে মই আৰু বুজাই ক'ব লাগিব নেকি?
মই দিয়া ফৰ্মুলাটো ইউজ কৰিছানে নাই? মানে মই যে তোমাক শিকাই দিছিলোঁ তোমাৰ ভালপোৱাজনীক প্ৰপ'জ কৰিব।
তাকেইতো কৰি আছোঁ, তুমি বুজিব ট্ৰাই কৰা।
মানে?
মানে আই ৰিয়েলি লাভ ইউ
হসা
হসা
এই আছিল তোমাৰ প্ৰপোজাল আৰু মোৰ ফৰ্মুলা মোৰ তাতে ব্যৱহাৰ কৰিছা
কেনেকৈ প্ৰপোজ কৰে নাজানো যে চ' চিম্পলকৈ কৈ দিলোঁ আৰু
গান গাই গাই প্ৰপোজ দিলা যদি ভালেই লাগিলে
পিছে আনচাৰটোৰ কাৰণে কিমান বছৰ ৰখিব লাগিব মই ৰখিম
বছৰ ৰখিবা নে আজিয়েই লাগে
তুমি যদি পাৰা আজিয়ে দিয়া আৰু যদি দহ বছৰ পিছত দিম বুলি ভাবা তেতিয়াও কথা নাই
বেচেৰাটোক তুমি ইমান বছৰ কিয় ৰখাই থ আজিয়ে কৈ দিওঁ দিয়া আই লাভ ইউ টু
পাহিবা সেইদিনাৰ পৰাই আমাৰ সম্পৰ্কটো প্ৰেমৰ সম্পৰ্কৰ নাম দিব পাৰিলোঁ মোৰ হৃদয়ত ৰঙীন ফুল এপাহে পাহি মেলাৰ দৰে অনুভৱ হৈছিল মই আনন্দতে নাচি বাগি ফুৰিছিলোঁ আৰু আমাৰ সম্পৰ্কই এনেদৰে বহু দূৰ অতিক্ৰম কৰিলে চ' ফাইনেলি গৌতম আৰু শেৱালীৰ ৰিলেশ্যনশ্বিপে নাম পালে এণ্ড নাও দে আৰ ইন এ কমিটমেণ্ট চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ ষ্টৰী টি এণ্ড ৰেড এফ এম বজাতে ৰহো
ৰেড এফ এম লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে
Super Hits 93.5 Red FM ot moh apnar khore pahi welcome back to weekend special show Red FM love story aji khuni asu Gautamor love story ajio na janilu agule te likhise ebar ki hol janene pahiba tai mok whatsapp or gute chat or screenshot pothiabole kole moyo gude whatsapp or screenshot or photo mari tai loi di dilu bishesh kametar babe ejoni osinaki swalir pura murta eta message asile লাষ্ট মেছেজটো তাইয়ে দিছিলে য'ত লিখা আছিল মই তোমাক অহাকালি ফোন কৰিম এইখিনি দেখি তাই সন্দেহ আৰম্ভ কৰিলে মই ভালদৰে বুজোৱা তাই বুজি পালে কিন্তু পিছত আকৌ ঠেহ পাতিলে চ' মই আকৌ বুজাবলগীয়া হ'ল
মানসী কি তোমাৰ অনলি ফ্ৰেণ্ড নেকি
মানে
ফ্ৰেণ্ড বুলি ছেভ কৰিছা যে
সেইটো মানে মোক ইমুৱে যেনেকে দিছিল ময়ো তেনেকে ছেভ কৰি থৈছিলোঁ
ঠিকে আছে তোমাৰ হৃদয়তনো মই আৰু ক'ত বেলেগ স্থান ল'ব পাৰিম তাইতো স্পেচিয়েল ফ্ৰেণ্ড ন
নাই অ' তুমি কথাটো বুজি পোৱা নাই
মই সব বুজি পাইছো
হ'ব বাৰু মই চেঞ্জ কৰি ল'ম
নাই তেনেকে থাকক দিয়া
তুমি যে মোৰটোত লাগি আছা চাও তুমি কি বুলি ছেভ কৰি থৈছা মোৰ নাম্বাৰ
নাই নালাগে
আৰে দেখুৱা না ইমান ডাঙৰ ছোৱালীজনীয়ে এনেকুৱা অকৰামী কৰিলে ভাল লাগে জানো
কিয় হ'ব মই ঘৰৰ সবতকৈ সৰু
তাই স্ক্ৰীনশ্বট এটা মোলৈ পঠিয়ালে মই দেখিলো মোৰ ফোন নম্বৰটো অকল তিনিটা ইমোজিৰে ছেভ কৰিছিল মোৰ মনটো খুব ভাল লাগিছিল এইটো ভাবি ভাল লাগিছিল যে ময়ো কাৰোবাৰ হৃদয়ত স্থান পাইছোঁ আপোন হিচাপে মাজে মাজে ময়ো তাইক সন্দেহ নকৰা নহয় ফোনত বিজি পালে বা অনলাইন থকাৰ পিছতো মেছেজৰ ৰিপ্লাই নিদিলে ময়ো সন্দেহ কৰিছিলোঁ খঙো উঠিছিল কিবাকিবি খঙতে কৈও দিছিলোঁ কিন্তু আকৌ ঠিক হৈ গৈছিল আৰু এনেদৰেই আমাৰ সম্পৰ্ক আগুৱাই গৈ আছিল চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ ষ্টৰী আজিও নাজানিলোঁ ৰেড এফ এম বা যাতে ৰহো
Red FM Love Story
RJ Pahir Hoite Welcome back Show Soliyase Weekend Special Red FM Love Story Moi Sopnar Hoite Pahi Aji Huniyasu Gautamor Love Story Ajiu Na Janilu Agole Ta Likhise Enedore Amar Somporko Gobhir Hoi Porisil Ratipua 3ta Bajate Tai Muloi Phone Korisil Jar Babe Mo Mobile Tu Ekdom Garor Usorote Thoisilu Aru Tair Phone Ahile Moi Bahiroloi Ulai Goisilu সময়বোৰ ভাল লাগিছিল মৰম অভিমানৰ মাজেৰেই আমাৰ ভালপোৱা চলি আছিল কিন্তু মই এদিন হঠাৎ তাইক ফোন কৰাত তাইৰ ফোনটো ছুইচ অফ পালোঁ প্ৰায় 4 বাৰমান ফোন কৰিছিলোঁ কি হৈছিল ধৰিব পৰা নাই আগতে কেতিয়াও তাই এনেকুৱা কৰাও নাছিল পিছদিনা আকৌ ফোন কৰাত ৰিচিভ কৰিলে তাই ক'লে যে তাইৰ হেনো বেমাৰ জ্বৰ মূৰৰ বিষ আমি অকণমান সময় কথা পাতিলোঁ তাই বেছি কথা পাতিব বিচৰা নাছিল চ' ময়ো বেছি জোৰ নকৰিলোঁ তাইক ঔষধ পাতি খাবলৈ দিলোঁ আৰু ৰেষ্ট ল'বলৈ দিলোঁ সেইদিনাৰ পৰা লাহে লাহে কথা বতৰা কমি গ'ল আমাৰ ফোন মেছেজ আগৰ দৰে নোহোৱা হ'ল মই ফোন কৰিলেও তাই ৰিচিভ নকৰে মেছেজৰ ৰিপ্লাই নিদিয়ে কেতিয়াবা যদি ৰিপ্লাই দিয়েও বহুত লেট কৰে আগৰ দৰে নহয় পাহিবা মনটো বহুত বেছি দুখ লাগিব ধৰিছিল যেতিয়া লাহে লাহে তাই মোক ইগন'ৰ কৰিবলৈ ল'লে তথাপিও মই নিজকে সান্ত্বনা দিছিলোঁ চব বস্তু পজিটিভলি লৈছিলোঁ তাইৰ অসুখ বাবে চাগে তাই কথা পাতিব বিচৰা নাই তথাপিও ক'ৰবাত যেন মনটোৱে মনা নাছিল এদিন মই প্ৰায় 10 বাৰমান তাইক ফোন কৰিছিলোঁ কিন্তু তাই একেবাৰে ৰিচিভ নকৰিলে পিছত কল বেকো নকৰিলে মেছেজ এটাও নিদিলে তাই হোৱাটছএপত অনলাইনো আছিল তেতিয়া মই বহুত বেছি ভাগি পৰিছিলোঁ মই নিজকে বুজাব পৰা নাছিলোঁ দুদিন মেছেজো কৰিলোঁ তাই চিন কৰিও ৰিপ্লাই নিদিলে হঠাৎ কি হ'ল মই একো ধৰিব পৰা নাছিলোঁ মোৰ লগৰবোৰে বুজাব চেষ্টা কৰিছিল কিন্তু সিহঁতেও মোক ৰখাব পৰা নাছিল
মই অস্থিৰ হৈ পৰিছিলোঁ। চ' হঠাৎ শেৱালীয়ে ইগন'ৰ কৰা ষ্টাৰ্ট কৰিলে, আৰু এই ইগন'ৰ যেতিয়া মানুহে কৰা ষ্টাৰ্ট কৰে উইদাউট এনি ৰিজন, যাক আপুনি ইগন'ৰ কৰে নহয় সেই মানুহজনৰ বহুত প্ৰব্লেম হয়। চ' যদি কিবা ডিফাৰেঞ্চেছ আহিছে বা যদি কিবা প্ৰব্লেম হৈছে বা যদি আপুনি কিবা বেয়া পাইছে, খোলাখুলি কথাবোৰ কৈ দিয়ক, কাৰণ ৰিচিভিং এণ্ডত যিজন মানুহ থাকে ন, সেই মানুহজনে বহুত বস্তু ধাৰণা কৰি লয় আৰু বহুত চাফাৰ কৰে। চ' ইফ দেৰ ইজ ছামথিং হেপনিং, মিছআণ্ডাৰষ্টেণ্ডিঙে হওক বা ডিষ্টেঞ্চেই হওক বা এনিথিং, কৈ দিয়ক, শ্বেয়াৰ কৰক, কাৰোবাক এনেকৈ ইগন'ৰ নকৰিব। ইট ইজ ভেৰি ডিফিকাল্ট, ভেৰি পেইনফুল। চ' আগলৈ কি হয় শুনি থাকক আজিৰ ষ্টৰি এণ্ড ৰেড এফ এম, বা যাতে ৰাখক
ৰেড এফ এম লাভ ষ্টৰি আৰ জে
শ্ব চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰি। মই আছোঁ আপোনাৰ সৈতে পাহি, শুনি আছোঁ গৌতমৰ লাভ ষ্টৰি, আজিও নাজানিলোঁ। আগলৈ তেওঁ লিখিছে, এনেদৰে আকৌ বহুদিন পাৰ হ'ল, কিন্তু তাইৰ একো খবৰ নাই। এনি টাইম তাকেই ভাবি সময় পাৰ কৰিছিলোঁ। মুখৰ হাঁহিবোৰ নাইকিয়া হৈ গৈছিল, বন্ধুবোৰৰ কথাবোৰ পুতলাৰ দৰে শুনি আছিলোঁ, মুখৰ মাতষাৰ হেৰাই গৈছিল। তাই ফোন মেছেজ একোৱে নকৰা হ'ল আৰু মই কেৱল অপেক্ষা কৰি আছিলোঁ। মই নিজেই আকৌ ফোন কৰোঁ, মেছেজো কৰোঁ, কিন্তু একো ৰেছপন্স নাপাওঁ, মেছেজ চিন কৰি ৰিপ্লাইও নিদিয়ে। তেতিয়া মই সম্পূৰ্ণৰূপে বুজিব পাৰিলোঁ যে তাইৰ হৃদয়ত এতিয়া আৰু মোৰ স্থান নাই। তথাপিও পাগল মনটোৱে নামানে, বাৰে বাৰে তাইক বিচাৰোঁ। লগৰবোৰে বহুত বুজাইছিল, বহুতে কিবাকিবি এডভাইচো দিছিলে। এদিন এজনৰ কথা শুনি তাইক আকৌ নীলাজৰ দৰে ফোন কৰিছিলোঁ, ৰিচিভো কৰিছিল, কিন্তু আগৰ দৰে কথা নাপাতিলে, অকণমান সময় কথা পাতি ফোনটো কাটি দিলে। কেনেদৰে বুজাও মনটোক বহুত কষ্ট হয় পাহিবা, ল'ৰা মানুহ হিয়া উজাৰি কান্দিবও নোৱাৰোঁ, তথাপিও হিয়াখন প্ৰতিদিনে উচুপি উঠে তাইৰ বাবে। এদিন দাদা এজনৰ সৈতে মই এই কথাখিনি শ্বেয়াৰ কৰিলোঁ। মোৰ অৱস্থাটো দেখি দাদাই নিজেই তাইক ফোন কৰিলে আৰু আমাৰ মাজৰ সম্পৰ্কটোৰ কথা তাইক সুধিলে, কিন্তু তাই মোক চিনি নোপোৱাৰ দৰে অভিনয় কৰিলে পাহিবা, যেন তাই মোৰ নাম কেতিয়াও আগতে শুনাই নাই। সেইদিনা খুব বেয়া লাগিলে পাহিবা, তাই আঁতৰি যোৱাৰ ৰিজনটো কি সেইটোহে মই জানিব বিচাৰিছিলোঁ পাহিবা। তাইৰ কথাখিনি শুনি মোৰ হৃদয়ত এক বুজাব নোৱাৰা দুখে আৱৰি ধৰিছিল। হৃদয়ত আপোন বুলি মানি লোৱা মানুহজনে আজি অচিনাকীৰ পৰিচয় দিলে। আঘাতবোৰ সহ্য কৰিব নোৱাৰোঁ বাবে প্ৰেমত পৰাৰ ইচ্ছা নাছিল, কিন্তু সেই আঘাতকে আঁকোৱালি ল'বলগীয়া হ'ল। এতিয়া মাথো তাইৰ হোৱাটছএপ ষ্টেটাছবোৰ চায়েই মনটোত সান্ত্বনা লওঁ। ইতি গৌতম কলিতা। থেংক ইউ ছ' মাছ গৌতম, তুমি তোমাৰ লাভ ষ্টৰী আমাৰ সৈতে শ্বেয়াৰ কৰিলা। বা তোমাক এইটোৱে ক'ম যে যি চকু পানী টুকিছা কাৰ বাবে টুকিছা, যিয়ে তোমাক ভেলুৱে দিয়া নাই, যাৰ কাৰণে তুমি দুখ কৰিছা কাৰ কাৰণে কৰিছা, যিয়ে তোমাক উভতিও চোৱা নাই। গতিকে তুমি যিখিনি সময় যাৰ কাৰণে নষ্ট কৰি আছা, যিগৰাকী আজি তোমাৰ জীৱনতেই নাই, সেই সময়খিনি তুমি তেওঁলোকক দিয়াচোন যোনে তোমাক লৈ বাট চাই আছে, মানে তোমাৰ ফ্ৰেণ্ডছ। তেওঁলোকে তোমাক উভতাই আনিবলৈ ইমান চেষ্টা কৰিছে, তেওঁলোকৰ কি একো ভেলিউ নাই? তেওঁলোকৰ কি একো ফিলিংছ নাই? তেওঁলোকৰ প্ৰতি তোমাৰ একো দায়িত্ব নাই নে? এজনীকে গোটেইখিনি দি দিলানে? চ' যোনে তোমাৰ হেপিনেছত হেপ্পী হয়, তোমাৰ দুখত দুখী হয়, তোমাৰ সুখত সুখী হয়, সেই ব্যক্তিখিনি তোমাৰ দুৱাৰৰ বাহিৰত ৰৈ আছে। তুমি বাছ দৰ্জাখন বন্ধ কৰি ভিতৰত সোমাই আছা, ওলাই যোৱা। দে আৰ ৱেইটিং ফৰ ইউ, and a beautiful life is waiting for you. Don't waste your time. So I wish you all the best. Aro eya asile aji love story aji na janilu eta notun story hoite ako lok pam. Until then, do fall in love. It's a great feeling. You will get to learn a lot, and always remember, I love you. Red FM bajate raho.